ছাত্ৰ ছাত্ৰীসকল, তোমালোকক মই ৰুদ্ৰসিংহ পাঠটো পঢ়াই আছোঁ, স্বৰ্গদেউ ৰুদ্ৰসিংহ পাঠটো পঢ়াই আছোঁ। গতিকে পৰৱৰ্তী অংশ মই তোমালোকলৈ আগবঢ়াইছোঁ, তোমালোকে প্ৰিণ্ট উলিয়াই ল'বা আৰু অডিঅ'টো শুনি শুনি পঢ়িবলৈ বুজিবলৈ যত্ন কৰিবা। পাঠটোত থকা কথাখিনি, প্ৰত্যেকটো কথা যিহেতু বুৰঞ্জীৰ লগত, বুৰঞ্জী গদ্যত লিখা আছে, গতিকে বুজিবলৈ অসুবিধা। সকলো কথা আমাৰ দৰে নহয় যিহেতু লেখন শৈলীটো, গতিকে কিছুমান কথা বুজিবলৈ অসুবিধা হয়। তথাপিও মই যিমান পাৰোঁ সহজকৈ বুজাবলৈ যত্ন কৰিছোঁ। কালি আমি কছাৰী ৰজাই শৰণ লোৱা কথালৈকে পালোঁ। শৰণ লোৱা মানে সত্ৰত গৈ শৰণ লোৱাৰ দৰে নহয়, মানে শৰণাপন্ন হোৱা, বৈশ্যতা স্বীকাৰ কৰা। এতিয়া তাৰ পিছৰ প্ৰেগাফত গৈছোঁ। এবছৰৰ পিছত পুনৰবাৰ ভোট দিয়াই গৈ মিছাত বাহৰ কৰি কপিলীৰ বাটে বৰবৰুৱা প্ৰমুখে গৰ্গীয়াসকলকো পাইছিলে। এবছৰৰ পিছত আকৌ এবাৰ ভোট দিয়াই গৈ তেওঁ মিছাত বাহৰ কৰিলে আৰু কপিলীৰ বাটেদি গৈ বৰবৰুৱা প্ৰমুখে গৰ্গীয়াসকলক মাতি আনিলে। গুভাৰ বাটে শৰাই ঘটীয়া বৰফুকন প্ৰমুখে সকলোকে পাচিলে, শৰাই ঘটীয়া বৰফুকন আদিকো মাতিলে। এইৰূপে সমস্ত গৈ জয়ন্তাপুৰ পালেগৈ, সকলো গৈ পেলাই জয়ন্তাপুৰ পালেগৈ। জয়ন্তাৰ ৰাম সিংহে বৰবৰুৱাৰ ঠাইত বৰিলহি, জয়ন্তাৰ ৰাম সিংহ আহিল বৰবৰুৱাৰ ঠাইত তেওঁক বহুৱা হ'ল। কছাৰী ৰজাকো পাই মহাৰাজাৰ ঠাইলৈ দি পঠালে, কছাৰী ৰজাকো মহাৰাজাৰ ওচৰলৈ পঠাই দিলে। আগেই কছাৰী ৰজা বৰবৰুৱাত ক'লে বোলে, তাৰ আগতেই কছাৰী ৰজাই বৰবৰুৱাক ক'লে, তোমালোকে জয়ন্তা ৰজাক উপায় কৰি মহাৰাজৰ ঠাইলৈ দি পঠিওৱা হওক, যে তোমালোকে যদি পাৰা তেতিয়াহ'লে জয়ন্তা ৰজাক বুদ্ধি কৰি মহাৰাজৰ ওচৰলৈ পঠিয়াই দিয়া, যদি এনেখান নকৰিবা ৰজাকো সৰু কোঁৱৰে নিবহি, আৰু যদি তোমালোকে এনেকুৱা নকৰা তেতিয়াহ'লে ৰজাক আকৌ দ্ৰোহ কৰিবহি সৰু কোঁৱৰে, তোমালোকেও গাৰ সাৰিবলৈ টান হ'ব, এতিয়া তোমালোকেও সাৰিব নোৱাৰিবা, আৰু তোমালোকক চলেৰে নি নগৰ সোমোৱাবলৈ মন দিছে, এতিয়া বুদ্ধি কৰি তোমালোকৰ নগৰত সোমাবলৈ তেওঁলোকে চেষ্টা কৰি আছে, তাৰ কথাৰে নাযাবা হওক। এই কথা শুনি বৰবৰুৱা বৰফুকনে যুক্তি হৈ দুই লগ লাগিলে আৰু ক'লে, জয়ন্তা ৰজাক আনি পঢ়িব লাগে বুলি চলকৈ আনি বন্দী কৰিলে, যে জয়ন্তা ৰজাক ৰজাই মাতিছে বুলি বুদ্ধি কৰি লৈ আনিলে, লৈ আনি বন্দী কৰি থ'লে। জয়ন্তা ৰজা বোলে, মই স্ত্ৰী মৰণে মৰিলোঁ, যে মই এনেকৈ হ'লে, মইতো নিমন্ত্ৰণ কৰিছিলে কাৰণে আহিছিলোঁ, মোক এনেকৈ বন্দী কৰি থ'লে মইচোন মৰিলোঁ। বিজয়ৰাম কটকীয়ে বোলে, মই পূৰ্বে ক'লোঁ, অসমৰ তলে পুতল, আখয় বুজিবলৈ টান। তেতিয়া বিজয়ৰাম কটকীয়ে ক'লে, যে মইতো তোমাক আগতেই কৈছিলোঁ যে অসমৰ মানে আহোমৰ তলে পুতল, তলে তলে বুদ্ধি সাজি থৈ আখয় পাবলৈ টান, তাক বুজিবলৈ কিন্তু বৰ টান, বৰ সহজে বিশ্বাস কৰিব নোৱাৰি। তেতিয়া মোৰ কথা নল'লা, তেতিয়াই মই কৈছিলোঁ, মোৰ কথা তেতিয়া তুমি নেমানিলা, এতিয়া বিজয়ৰামে কি কৰিব? বুঢ়াৰ হাতত চেঙেলি পৰিলে কমনে এৰাইতে পাৰি, এতিয়া বুঢ়াৰ হাতত যেতিয়া চেঙেলি পৰিলে, ৰজা যেতিয়া বন্দী হ'ল, এতিয়া তোমালোকে কি কৰিবা? মইতো আগতেই কৈছিলোঁ। এই যিবোৰ কথা পাইছা, যে আহোমৰ তলে পুতল, আখয় বুজিবলৈ টান, বা বুঢ়াৰ হাতত চেঙেলি পৰিল, এইবোৰ বুৰঞ্জীৰ গদ্যৰ একো একোটা উল্লেখযোগ্য বাক্য। এনেকুৱা ধৰণৰ কথাবিলাক তোমালোকে উদাহৰণস্বৰূপে পিছত লিখিব লাগিব। পাছে বৰুৱা ফুকনেও যুক্তি হৈ মন্ত্ৰণা কৰি ক'লে, তেতিয়া ফুকনেও বুদ্ধি কৰি ক'লে, মহাৰাজাক দৰ্শন কৰাবলৈ জয়ন্তা ৰজাক পৰশুলৈ নিম। ক'লে যে মহাৰাজাক যদি দৰ্শন কৰিবলৈ লগ কৰাব লাগে তেতিয়াহ'লে জয়ন্তা ৰজাক পৰশুলৈ লৈ যাম, তেওঁ বুদ্ধি কৰি কৈছে। এইবুলি সেইদিনাই গুভাৰ বাটে জয়ন্তা ৰজাক দি পঠালে, আকৌ জয়ন্তা ৰজাক সেইমতে পঠাই দিলে। সৰু কোঁৱৰেও সাৱধান হৈ আছিল, সৰু কোঁৱৰেটো চল বিচাৰিয়েই আছিল, তেওঁ কিন্তু সাৱধান হৈ আছিল, কোন মুহূৰ্ততে তেওঁকো ধৰি নিয়ে ঠিকনা নাই। ৰজাক নিবৰ শুনি পাছে পাছে খেদি আহি হাত কোচ কাটি ৰজাক নাপায় উলটি গ'ল। তেতিয়া যেতিয়াই জয়ন্তে ৰজাক লৈ যোৱা বুলি গম পালে, তেতিয়া সৰু কোঁৱৰে তেওঁ দূৰ সাঁচৰিবলৈ সুবিধা বিচাৰি ফুৰিছিল। তেওঁ কি কৰিলে, পিছে পিছে খেদি আহিলে আৰু হাত কোচ কাটি ৰজাক নাপায় উলটি গ'ল। আৰু জয়ন্তী দেৱীক আনিবলৈ লোকজন লগত দি দেৱীঘৰীয়া বৰকৃষ্ণ ঠাকুৰক বান্ধিলে। তেতিয়া আগতেই ৰজাই কৈছিলে, এটা বাকে কৈছিলে, মই স্ত্ৰী মৰণে মৰিলোঁ বুলি কৈছিলে, যে পত্নীক এৰি থৈ আহিছে, গতিকে জয়ন্তী দেৱীৰ কথা কৈছে। জয়ন্তী দেৱীক আনিবলৈ লোকজনৰ লগত দি দেৱীঘৰীয়া বৰকৃষ্ণ ঠাকুৰক বান্ধিলে। দেৱীঘৰীয়া বৰকৃষ্ণ ঠাকুৰক ক'লে যে জয়ন্তী দেৱীকো লৈ আনাগৈ। জয়ন্তী দেৱীক আনোতে সৰু কোঁৱৰে বাট ভেদি ধৰি অনা মানুহক কাটি দেৱীক নিলে। যেতিয়া জয়ন্তী দেৱীক ধৰিবলৈ গ'ল, তেতিয়া সৰু কোঁৱৰে বাট ভেদি ধৰিলে আৰু তেওঁক ধৰিবলৈ যোৱা মানুহক কাটি দেৱীক বচালে। কৃষ্ণ ঠাকুৰ গছত উঠিল, ৰজাক দি মহাৰাজাৰ আজ্ঞা নোহোৱাকৈ বুঢ়া ঘূৰাই ফুকনক খেদি গৈ বাট মুকলি কৰি ৰজাৰ লগ লাগিলগৈ। কোঠ কাটিলতে বাট মৰিছিল। বুঢ়া গোহাঁইকো পূৰ্বে চাউল কঢ়িওৱা মানুহক নিয়ম কৰি দিবৰ কাৰণে পাছিলে। তেওঁ ওলাই আহিল, মহাৰজা হাত কোচ কাটিবৰ শুনি অসন্তোষ কৰি পুনৰবাৰ বুঢ়া গোহাঁইকো পাছিলে, বোলে সমষ্টিও গৈ সৰু কোঁৱৰক বিচাৰি ধৰক। এনেকৈ সৰু কোঁৱৰেও যেতিয়া আগভেটি ধৰিলে, গোটেইখিনি কথা আমি বুজাই দিব নোৱাৰোঁ, এতিয়া বুৰঞ্জীখন আমি জানিব লাগিব। গতিকে সৰু কোঁৱৰকো মুঠতে সৰু কোঁৱৰে যেতিয়া আগভেটি ধৰি যি আচৰণ প্ৰদৰ্শন কৰিলে, সৰু কোঁৱৰকো কেনেকৈ ধৰিব পাৰি তাৰ ছল্ভ কৰিবলৈ ধৰিলে। সকলোৱে এঠাই হৈ সৰু কোঁৱৰক পুৰুষাৰ্থ কৰিও বিচাৰি নাপালে। সৰু কোঁৱৰ কিন্তু ইমান টেঙৰ আছিল, তেওঁক বিচাৰি নাপালে। মহাৰজালৈ জনাই আহিল। মহাৰজাক কথাটো জনালে যে সৰু কোঁৱৰে আমাৰ আগভেটি ধৰিছে, কিন্তু তেওঁক বিচাৰি পোৱা নাই। ৰজাদেৱে সকলোকে ওলাই আহিব দিলে, সমস্ত ওলাই আহিল। আঁতৰ পাছে মহাৰাজ উজাই আহি ৰংপুৰত থাকি কছাৰী ৰজাক, জয়ন্তা ৰজাক ফাকু যাত্ৰা কৰি ৰং দেখুৱালে। তাৰপাছত সকলো যেতিয়া ওলাই আহিলে, তেতিয়া মহাৰাজে বুদ্ধি কৰিলে, উজাই আহিলে আৰু তেওঁ ৰংপুৰত কছাৰী ৰজা জয়ন্তা ৰজাক ফাকু যাত্ৰা কৰি দেখুৱালে। সেই সময়তে জয়ন্তা কছাৰী দুই ৰজা মহাৰজাক সেৱা কৰিলে। আৰু সেই ফাকু যাত্ৰাৰ সময়তে জয়ন্তা ৰজা কছাৰী ৰজা দুয়ো আহি মহাৰজাক সেৱা কৰিলে আৰু বশ্যতা স্বীকাৰ কৰিলে। এতিয়া কথাটো হৈছে, যি আহোমৰ তলে পুতল বুলি যে কৈছে, তাৰমানে যে চলে বলে কৌশলে কেনেকৈ দ্ৰোহীজনক, দেশদ্ৰোহীজনক কেনেকৈ কৰায়ত্ব কৰিব লাগে তাৰ ব্যৱস্থাপনাটো, সেইটো এটা ৰাজকীয় কৌশল। এতিয়া ধৰা কছাৰী ৰজা আৰু জয়ন্তীয়া ৰজাক যেতিয়া ৰুদ্ৰসিংহই হাত কৰিলে, হাত কৰাৰ পিছত সকলো মানুহ যেতিয়া ওলাই আহিলে, ফাকু যাত্ৰাত যেতিয়া অংশগ্ৰহণ কৰিলে, তেতিয়া গোটেইবোৰ ৰজাৰ পক্ষত আহি গ'ল। এতিয়া সকলোৱে লগ লাগি সৰু কোঁৱৰক বিচাৰিবলৈ সহজ হ'ব। এই বুদ্ধিটো কিন্তু বুজি পাবলৈ বহুত সময়। সেইকাৰণে কৈছে যে তলে পুতল, যে কোনফালে কেনি কেনি মানে সন্ধি ৰচনা কৰে বুজিবলৈ টান। ৰংপুৰত ৰামসিংহৰ মৰণ বুলি তাৰপিছৰ প্ৰগ্ৰাফটো দিছে। পাছে থকা ঠাই জানখনাতে জয়ন্ত ৰজা মৰিল। কিন্তু য'তে আছিল জয়ন্ত ৰজা তাতে মৃত্যু হ'ল। মহাৰজা খৰি দিয়াই কৰ্ম কৰালে। দুবছৰৰ পাছত ৰজাদেৱ ভটিয়া গৈ সৰিয়হতলিত থাকি বৰকোঁৱৰক ৰজা পাতিলে। বৎসৰি পাল সেৱা কৰিম হেন নিবন্ধ কৰি ল'লে। আৰু প্ৰথমতে জয়ন্ত ৰজা ঢুকাল, জয়ন্ত ৰজা খৰি দিয়াই যিখিনি কাজ কৰ্ম কৰিব লাগে সেইখিনি কৰিলে। তাৰপিছত ৰজাই কি কৰিলে, ভটিয়া গৈ সৰিয়হতলিত থাকি বৰকোঁৱৰক ৰজা পাতিলে আৰু ক'লে যে বছৰি পাল সেৱা, পাল নাম সেৱা, যিখিনি কৰ্ম কৰিব লাগে সেইখিনি আমি কৰি থাকিম। বাঁহবৰীয়া কৃষ্ণাই কটকীক পঠাই জয়ন্তাত থোৱালে আৰু বৰুৱা ফুকন সমস্তকো পাছিলে সৰু কোঁৱৰক ধৰিবলৈ। ইমান কৌশল কৰিলে যে আমি বৰকোঁৱৰক এতিয়া ৰজা পাতিছোঁ, গতিকে বাকীখিনি যিখিনি জয়ন্তা ৰজাৰ যিখিনি কৰ্ম কৰিবলগীয়া আছে সেইখিনিতো আমি প্ৰতিবছৰে কৰিয়ে থাকিম। এতিয়া তোমালোকে যোৱা, যে বৰুৱা ফুকন সকলোকে ক'লে যে এতিয়া যোৱা, তোমালোকে সৰু কোঁৱৰক ধৰি আনাগৈ। তাকো নাপায় উলটি আহিল। তেনেকৈও বুদ্ধি কৰি চাইছিল সৰু কোঁৱৰক ধৰিবলৈ, কিন্তু উলটি আহিল, বিচাৰি নাপালে। তাৰপিছত উৎপাত বুলি দিছে। আঁতৰ পাছে বাঁহগৰাৰ দুয়ো দুৱাৰৰ শিলৰ ঘট ৰাতি কিহবাই ভাঙিলে। তাৰপিছত দিছে বাঁহগৰাৰ দুয়ো দুৱাৰৰ শিলৰ যিকেইটা ঘট আছিলে সেইকেইটা কোনোবাই ভাঙিলে ৰাতি। সেই ৰাতিয়েই টিংখাঙৰ দলৰো ঘট ভাঙিলে, পৰ্বতৰো অংগদলৰ ঘট ভাঙিলে। যদিও সৰু কোঁৱৰ লুকাই আছে কিন্তু কিছুমান অনিষ্ট কাম কৰি আছে। পৰ্বতৰো অংগদলৰ ঘট ভাঙিলে। আঁতৰ পাছে মহাৰাজা ভতিয়াগৈ বৰ নদীৰ মুখত বহি ফাকু যাত্ৰা কৰি অনেক দান দক্ষিণা কৰি মাধৱ গোসাঁই সেৱা কৰি উজাৰ ৰংপুৰলৈ আহিল। ইতিমধ্যে তেওঁ দান দক্ষিণা কৰি মাধৱ গোসাঁই সেৱা কৰি থকাৰ সময়তেই ইফালে সিফালে কিছুমান উৎপাত হ'বলৈ ধৰিলে, যে বাঁহগৰাৰ শিলৰ ঘট ভাঙিলে, টিংখাঙৰ দলৰ ঘট ভাঙিলে, পৰ্বতৰ অংগধতৰ ঘট ভাঙিলে, এনেকুৱা ধৰণৰ কিছুমান ঘটনা ঘটি আছে। আৰু তেওঁ ঘূৰি আহি ৰংপুৰ পালেহি, গুৱাহাটীত স্বৰ্গদেউ। আঁতৰ পাছে মহাৰাজা ধকা মাৰিবাক মনে বহাগত ভতিয়াগৈ শৰাইঘাটত পৰীক্ষিত ৰজাৰ গড়ৰ কুলত বাহৰ কৰি থাকে। তেওঁ আহিলে ৰংপুৰলৈ আৰু পৰীক্ষিত ৰজাৰ ঘৰত গড়ৰ কুলত বোলে তেওঁ থাকিবলৈ ল'লে। তাতে একদিনা ৰজাৰ বৰঘৰ কাৰেঙৰ ফালে নাচনীয়াৰ ঘৰত চাংগতলি হাবি এটা সোমাইছিল। ওলাই যাওঁতে পৰিয়া মানুহে দেখি বোলে সেইটো কোন, এতেকতে বৰ হুহি লাগিল, চাৰিওফালে হুলস্থুল লাগিল, কোনোবা এটাক দেখিছে, এতিয়া কোন কাৰ ঘৰত কোন লুকাই আছে। ৰজাদেৱে উচাপ খাই দা লৈ থিয় হৈ বাটঘৰৰ পৰা চেৰেগোৱাল ঘনশ্যাম পাচনিবাৰীক মতাই আনি বোলে, ঘনশ্যাম তই চা কি হৈছে, ঘনশ্যাম তই চাচোন ক'ত কি হৈছে। সিও গৈ সমস্তকে নিজম কৰি সুধিলে, বোলে তহঁতৰ কি হ'ল, কি দেখিলি। সিহঁতে বোলে, এই পোনে মানুহ এটা গ'ল, তাক দেখিহে হুহি লাগিল, তাক দেখিহে হোৱা ধোৱা লাগিছে, কোনোবা মানুহ এটা পলাই গৈছে। পাছে অৰিয়া লগাই চালে, মানে জোৰ লৈ পেলাই চালে, আগে বৃষ্টি হৈছিল, আগতে বৰষুণ হৈছিল, দেখে তাত খোজ পৰি আছে, বোকাত ভৰিত খোজৰ চিন পালে, সেই খোজ ফেটা। সকলোতে সুধিলে বোলে কোন আহিছিল, সকলোৱে বোলে আমি নাই যোৱা। এইৰূপে জনালত ৰজাদেৱে বোলে, ভৰি ফেটা মানুহ কোন আছে তাক চাই খোজেৰে প্ৰমাণ কৰিছা। সেই খোজৰ চিনটো পালে, সেই ভৰি মানে আঙুলি বহল বহল এনেকুৱা ধৰণৰ যিকেইটা খোজ পাইছে, যে এনেকুৱা ভৰি কাৰবাৰ আছে নেকি, বিচাৰচোন বোকাত চিন পৰি আছে। পাচনি বৰাই বিচাৰ কৰি চাই হাবিৰ ভিতৰত পাই আনি খোজত প্ৰমাণ কৰি প্ৰমাণত পাই ৰজাদেৱক জনালে, যে তাৰ পাচনি বৰাই অনুসন্ধান কৰি পেলাই খোজৰ চিন পালে আৰু ৰজাদেৱক জনালেহি। তাক বন্দী কৰি থ'ব দিলে, তাক বন্দী কৰি থ'লে ৰাতিপুৱালত অনেক প্ৰকাৰে সোধপোছ কৰি কথা হেন জানি গোটা তিনি একক পৰীক্ষিত ৰজাৰ গড়ৰ কাষৰত কোঠাৰেৰে বুকু ফালি মাৰিলে। তাৰপিছত তাক ধৰিলে, ধৰি আনি তাক মাৰিলেহি আৰু বুৰৰ নাক কাণ কাটি বাজলৈ উলিয়াই বজোৱা শাৰীক ভিতৰ সোমোৱালে। মুঠতে যে তেওঁ শাসনকালত শাস্তি ব্যৱস্থাটো কেনেকুৱা আছিল তাকে বুজাবৰ কাৰণে কৈছে, যে কোনেও লুকাই সাৰিব নোৱাৰিছিল, কোনোবা যদি ক'ৰবাত এনেবাকৈ লুকায়ো আছিল, কোনোবা দেশদ্ৰোহী ক'ৰবাত পলায়ো আছিল, তেতিয়াহ'লে তেওঁক খোজৰ চিন বিচাৰি হ'লেও তেওঁক বিচাৰি উলিওৱাত পাৰ্গত আছিল ৰুদ্ৰসিংহ, আৰু তেনেকৈয়ে তেওঁ শাসন ব্যৱস্থাটো চলাই নিছিল। থুলমূলকৈ ইমানখিনি কথা জানিলেই হ'ব, বাকী এইবোৰ কোন কোন চৰিত্ৰ ক'ত কেনি গৈছে ইমানবোৰ কথা আমি বুজি নাপাওঁ। দীৰ্ঘেশ্বৰীত মৃগয়া। তাতে আৰু একদিনা ৰজাদেৱে দীৰ্ঘেশ্বৰী পৰ্বতত পহু মাৰিবলৈ যাওঁতে বাটত মহ এটা আহি হাতী ঘোঁৰাৰ কাৰী বাৰুৱতীৰ পালি ভাঙি মানুহ এটা মাৰি দোলা কাষৰি আৰু পালি ভাঙি ৰজাদেৱৰে দুজনা গোহাঁইদেৱেৰে দোলাত মাজত সোমালহি, ৰজাৰ দোলাৰ মাজত এজন সোমালহি। আগেয়ে মানুহ এটা মাৰি উত্তৰৰ পৰা দক্ষিণলৈ দীৰ্ঘেশ্বৰী পৰ্বতৰ কাষেৰে সেই মহ আহিল, মানুহ এই মহ এটা ঘূৰি ফুৰিছে, যে মানুহ মাৰি ফুৰিছে। পহু কটাই যাঠি এপাত লৈ খোজ মাৰিলে লৰ মাৰি দীৰ্ঘেশ্বৰীত উঠিলগৈ, যে পহু কটা কছাৰী মানে পহু কটা কি ক'ম এতিয়া মানুহে যে যাঠি এপাত খোজ মাৰি দিছিলে আৰু গৈ পেলাই মহটো গৈ পেলাই দীৰ্ঘেশ্বৰীত উঠিলগৈ। পাছে ৰজাদেৱ গৈ খাজি খোৱা সোমাই কিছুমান থাকি ওলাই গৈ দীৰ্ঘেশ্বৰী পহু চুঙত টঙিত উঠি পহু মাৰিছে। ৰজা ইফালে পহু চিকাৰ কৰি আছে, এনেতে বহুত বান্দৰ আহি টঙি ঘৰৰ ওপৰত উঠিলহি। চন্দ্ৰাতপতো উঠিল, আমি চন্দ্ৰতাপ বুলি কওঁ যে সেইখন আচলতে চন্দ্ৰাতপ। একেৰূপে একোৰূপে খেদিব নোৱাৰিলে, কোনো পদ্যে খেদিব নোৱাৰিলে, ৰজাদেৱে টঙিৰ পৰা নামি গুলিয়াই মাৰিব দিলে। পাছে আহোঁতে কানাই বৰশী বোৱা গড়ত প্ৰবল সিং হাতীৰ আগে দোলা কাষৰীয়া এটা জাওপুৰ দি ধৰিহি, তাৰ দাঁতৰ মাজত সোমাল দান্ত গাত নবহিল। এটাই লৰ মাৰোঁতে চাব দি ধৰি মূৰৰ চেলেং কাপোৰখন আনি চুবাই খাই উন্মত্ত হৈ গড়ৰ পৰা বাগৰি তললৈ মূৰকৈ খাৱৈত পৰিলগৈ। পুখুৰী পৰিয়াৰ বুঢ়া গোহাঁই সেইবেলা তাৰ মাউত, তেওঁ হহুকি তাৰ মূৰত তেৰল নপৰিল। পাছে ৰজাদেৱে তাৰ লগত হাতী দুটা আৰু মানুহো ৰখীয়া দি বুলিলে, হাতী ভাল নহয় মানে নুতুলিব এইবুলি আহিল। এইবোৰ হাতী চিকাৰ, পশু চিকাৰ কেনেকৈ কৰিছিল সেই বিষয়ে এটা ধাৰণা দিলে। মই আকৌ কৈছোঁ, এই শাৰীয়ে শাৰীয়ে কিন্তু অৰ্থ উলিয়াই মই তোমালোকক বুজাই দিব নোৱাৰোঁ, কাৰণ ভাষাটো বেলেগ আৰু ইয়াৰ সহায় পুথি বুলিবলৈও একোৱেই নাই। কিন্তু এটা থুলমূলকৈ বুজিছোঁ যে ৰুদ্ৰসিংহই কেনেকৈ চিকাৰ কৰিছিল সেই তাৰ এটা বৰ্ণনা দিবলৈ ইয়াত চেষ্টা কৰিছে। তাৰপিছত বংগ আক্ৰমণ আৰু পূৰ্বে ৰজাদেৱে ঢকা মাৰিবলৈ ভাদৰ দিনত লাই থপনা গোহাঁইৰ পুতেক বৰগোহাঁই, কোঁৱৰ গঞা ফুকন বৰগোহাঁই, কেন্দুগুৰীয়া ডেকা বৰপাত্ৰ গোহাঁই, তিনিজনা ডাঙৰীয়া প্ৰমুখ্যে বৰুৱা ফুকন সমস্তটো সুধিলে, বোলে মই ঢকা সীমাকৈ ৰঙাগড়ৰ পৰা এই ৰাজ্যখিনি মাৰিবলৈ মন কৰোঁ, তোমালোকে কি বোলা যে এইখিনি কেনেকৈ মানে গড় মাৰিব পাৰি, কেনেকৈ সীমাখিনি ৰক্ষা কৰিব পাৰি ৰঙাগড়ৰ পৰা, এইখিনি চিন্তা কৰি আছে। এই বিষয়ে ক'লে বেছি দীঘল হ'লে অডিঅ'টো নাযায়, গতিকে মই ইমানতে এৰি আকৌ পিছৰটো লৈ যাম।